এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত অম্বুবাচী মহাযোগৰ নিবৃত্তিৰ পাছত শক্তিপীঠ কামাখ্যা মন্দিৰৰ মূল দুৱাৰ আজি ভক্তৰ বাবে পুনৰ মুকলি ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ অফলামুখ নিমাতী ফেৰী সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন আৰু ভিয়েটনামত অনুষ্ঠিত 17 বছৰ অনুৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা দলৰ চেম্পিয়ন খিতাপ নমস্কাৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ অৰ্থাৎ চি বি এছ ইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ পৰীক্ষাৰ নিয়ম অনুসৰি চি বি এছ ইয়ে এই নতুন পদ্ধতি সামৰি লৈছে এই অনুসৰি চি বি এছ ইৰ অধীনৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলে অহা বৰ্ষৰ শৈক্ষিক পঞ্জীত দুবাৰকৈ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব অহা বৰ্ষৰ ফেব্ৰুৱাৰীত হ'বলগীয়া পৰীক্ষাৰ প্ৰথম পৰ্যায়ত সকলো শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা মেত অনুষ্ঠিত হ'ব আৰু সেই পৰীক্ষাত পৰীক্ষাৰ্থীসকলে বিজ্ঞান গণিত সমাজ বিজ্ঞান আৰু ভাষাৰ ভিতৰত যিকোনো তিনিটা বিষয়ত তেওঁলোকৰ ফলাফল উন্নত কৰাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব অৱশ্যে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত পৰীক্ষাৰ্থীসকলৰ বাবে বাধ্যতামূলক নহয় দুয়োটা পৰীক্ষাৰ ফলাফল ক্ৰমে এপ্ৰিল আৰু জুনত ঘোষণা কৰা হ'ব বুলি চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্ৰক সাইনম ভাৰদ্বাজে কালি প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে চি বি এছ ইৰ এই সিদ্ধান্ত এটা প্ৰয়োজনীয় পদক্ষেপ বুলি মন্তব্য কৰে ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মানসিক চাপ হ্ৰাস পাব আৰু আনন্দপূৰ্ণ পৰিৱেশত শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলিও শ্ৰীপ্ৰধানে প্ৰকাশ কৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ কাম ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে গৌৰীপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই বিষয়ে প্ৰকাশ কৰে পৰিদৰ্শন কালত ডঃ শৰ্মাই নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত প্ৰতিষ্ঠানৰ প্ৰতিনিধি লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ উপস্থিতিত ট্ৰাম্পেট জংচন নিৰ্মাণ কাৰ্যৰ বিভিন্ন কাৰ্যকৰী দিশৰ বিষয়ে বিশদভাৱে পৰ্যালোচনা আৰু যাৱতীয় নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰিত সময়ত কামসমূহ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে
গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিখন দলং সেই দলং ডিচেম্বৰ জানুৱাৰী মাহত নিৰ্মাণৰ মানে কাম সম্পূৰ্ণ কৰাৰ বাবে প্ৰস্তুতি চলাই আছো গুৱাহাটী উত্তৰ গুৱাহাটী দলংখন সম্পূৰ্ণ হোৱাৰ পিছত প্ৰথম অৱস্থাত আমি জি এন আৰ চি হৈ আই আই টি হৈ ওলাব লাগিব কাৰণ তেতিয়ালৈকে ট্ৰাম্পেটটো হৈ নুঠিব এই ট্ৰাম্পেটটো নিৰ্মাণ হৈ উঠিবৰ কাৰণে প্ৰায় মাৰ্চ এপ্ৰিল লাগে যিটো আমাৰ নেশ্যনেল হাইৱেৰ ওপৰত যিটো লুপবিলাক আমি বনাই আছো গতিকে প্ৰথম পৰ্যায় মাত্ৰ ব্ৰিজ আৰু আই আই টি গুৱাহাটী হৈ আমি অক্ষয় পাত্ৰ হৈ পেলাই গৌৰীপুৰ হৈ পেলাই আমি গুৱাহাটীত যাব পাৰিম গতিকে সেই পৰ্চনটো আমি জানুৱাৰী ফেব্ৰুৱাৰীত আমাৰ হৈ যাব কিন্তু যিটো গৌৰীপুৰ আৰু নেশ্যনেল হাইৱেৰ ওপৰত যিটো আমি ট্ৰাম্পেট বনাই আছো সি মে জুন গতিকে দুটা পৰ্যায়ত আমি ইয়াক মুকলি কৰিব পৰা হ'ব
গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি পুৱা সামৰণি পৰে পুৱা 3:27 অম্বুবাচীৰ নিবৃত্তিৰ পাছত দেৱী স্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয় কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে মন্দিৰৰ দুৱাৰ পৰৱৰ্তী দুদিন অৰ্থাৎ আজি আৰু কাইলৈ ভি আই পি পাছৰ ব্যৱস্থা বন্ধ থকাৰ উপৰি বিশেষ টিকটৰ ব্যৱস্থাও নাথাকিব সাধাৰণ ভক্তৰ দৰ্শনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে 1975 চনৰ 25 জুনত দেশত আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰাৰ ফলত বাক স্বাধীনতা সৰ্ব হৈছিল সংবাদ পত্ৰৰ ওপৰত চেঞ্চৰশ্বিপ আৰোপ কৰা হৈছিল জৰুৰী অৱস্থাৰ সময়ত সক্ৰিয় সাংবাদিকতাত ব্ৰতি থকা বৰ্ষীয়ান সাংবাদিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনক চেন্দেকাই আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ আগত সেই সময়ৰ দুঃসহ অভিজ্ঞতাৰ কথা এনেদৰে ব্যক্ত কৰে
এইটো সকলোৱে জানে যে অগ্ৰদূত মঙলদৈৰ পৰা প্ৰকাশ হৈছিল তাৰপিছত আমি গুৱাহাটীলৈকে আনিলো 1975 আমি ঠিক কাকতখন ইয়াত ভালমতে চালু কৰিছোঁ, এনেদৰে ঘোষণা হ'ল যে জৰুৰীকালীন অৱস্থা। আৰু আমাৰ কাৰ্যালয়টো আছিল মালিগাঁৱত ভাড়াঘৰত, গতিকে ডাঙৰ সমস্যাত পৰিলোঁ আমি। প্ৰতিটো বাতৰি, প্ৰতিটো পৃষ্ঠা আমি দিশপুৰৰ জনসংযোগৰ কাৰ্যালয়লৈ আহি পেলাই এইটো চেক কৰাই পেলাই এপ্ৰুভ কৰাই নিব লাগিছিল ষ্টেম্প মাৰি পেলাই। কেতিয়াবা আৰু এনেকুৱা হ'ল যে ইয়াত যেতিয়া তেওঁলোকে ক'লে জনসংযোগৰ অফিচৰ পৰা যে এইটো বাতৰি নাযাব, তো আমাৰতো ডাঙৰ কথা, তেতিয়া সেইটো আৰু বাদ দি পেলাই কটখন তেনেকৈ চপাব লগা হ'ল।
কেতিয়াবা সম্পাদকীয় পৃষ্ঠা উকা ৰাখিবলগীয়া হৈছিল নেকি আপোনাৰ?
সম্পাদকীয় উকা ৰাখিব লগা হৈছিল এওঁলোকৰ যদি দেখিলে যে এইটো চৰকাৰৰ বিৰুদ্ধে, তেতিয়াহ'লে আৰু স্বাভাৱিকতে মানে এটা যন্ত্ৰণাদায়ক আৰু তেওঁলোকৰ খুচি আৰু যেনে তেনেকৈ মানে তেওঁলোকে ভাল নহয় বুলি ক'লে হ'ল আৰু,
কোনো যুক্তি নাথাকে,
কোনো যুক্তি নাথাকে সেইটো ক্ষেত্ৰতো তেওঁলোকৰ এৰি এপ্ৰুভেল লাগিছিল।
এই ধৰক বাক স্বাধীনতা যিটো বন্ধ কৰিছিল, ফ্ৰীডম অফ স্পীচ মুখ বন্ধ কৰিছিল, সেই কথাটোৰ প্ৰতিবাদ ভিতৰি ভিতৰি প্ৰতিবাদ কেনেকৈ হৈছিল?
বাক স্বাধীনতা তেতিয়াতো আৰু নাছিলেই, কোনো একো ক'বই নোৱাৰে, সভা সমিতিটো সেই সময়তো ব্যৱস্থা লয়। আৰু জয়প্ৰকাশ নাৰায়ণে যিটো ভাল উদ্দেশ্য আন টু দ্য লাষ্ট, একেবাৰে অন্তিম যিজন মানুহ বেয়া অৱস্থাই তেওঁক মানে ওপৰলৈকে আনিব লাগে, সেইটো মেইন হেৰি আছিল। গতিকে তেওঁৰ সমৰ্থনত হিন্দী বেল্টত বিৰাট গণজাগৰণ, আৰু সেইটোই ইন্দিৰা গান্ধীৰ পতনৰ মূল কাৰণ হৈ পৰে। পিছত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সলনি তেওঁ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিছিল। আজি যিটো ইন্দিৰা গান্ধীৰ বদনাম জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰাৰ কাৰণে, সেইটো নহ'লহেঁতেন। তেওঁ যদি নিৰ্বাচন, তেওঁ বাৰে বাৰে কৈছে চাৰিওফালে অৰাজক হৈছে, তেওঁ ক'লে নহ'ব নহয়, তেওঁ ক্ষমতাত আছে, গতিকে ৰাইজেহে ক'ব লাগিব। গতিকে তেওঁ যদি নিৰ্বাচন পাতিলেহেঁতেন আৰু ৰাইজে তেওঁকে আকৌ প্ৰধানমন্ত্ৰী পাতিলেহেঁতেন অধিক সংখ্যক সাংসদ নিৰ্বাচিত কৰি, তেতিয়াহ'লে তেওঁৰ ভাৱমূৰ্তি উজ্জ্বল হ'ল আৰু আজি যিটো কলা অধ্যায় এইটো ক'ব নালাগিলহেঁতেন। আপুনি নিৰ্বাচন দিয়ক, মধ্যকালীন নিৰ্বাচন, বাছ ৰাইজে যদি বিচাৰে যে দেশৰ অস্থিৰ অৱস্থা হৈছে বা জৰুৰীকালীন অৱস্থা দিব লগা হৈছে, তেতিয়াহ'লে ৰাইজে মতামত দিব নহয়। আৰু বিজেপি বিদ্বেষ, জয়প্ৰকাশ নাৰায়ণ সমাজবাদ তেওঁ হেৰি গ্ৰহণ কৰা নাছিল।
অভ্যন্তৰীণ জল পৰিবহণ বিভাগে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত মাজুলীৰ অফলামুখ নিমাতী ফেৰী সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱাত অফলামুখ ঘাটৰ ৰেম্প, পানীত বুৰ যোৱাৰ উপৰি পানীৰ সোঁতত উটি অহা কাঠ, মেটেকা আদিৰ পৰা হ'ব পৰা অনাকাংক্ষিত পৰিস্থিতি তথা যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে নিমাতী কমলাবাৰী ঘাটৰ ফেৰী সেৱা অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদকদ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদকদ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদকদ্ৰব্যমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সংক্ৰমণৰ অৱসান, সকলোৰে বাবে প্ৰতিৰোধ, চিকিৎসা আৰু নিৰাময়। অসমত শেহতীয়াকৈ বেজী অথবা চিৰিঞ্জেৰে মাদকদ্ৰব্যৰ আদান প্ৰদানৰ ফলত HIV সংক্ৰমণ বৃদ্ধি পোৱা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যৰ 9খন জিলা চিকিৎসালয়কে ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত HIVৰ পৰীক্ষাৰ ব্যৱস্থা আছে। উল্লেখযোগ্য যে মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোই যোৱা 12 জুনৰ পৰা বৰ্তমানলৈকে নিচামুক্ত ভাৰত পাখোৱাৰা উদযাপন কৰি আহিছে। চলিত বৰ্ষৰ জুন পৰ্যন্ত নিচামুক্ত ভাৰত অভিযানৰ জৰিয়তে 15,78,00,000ৰো অধিক লোকক মাদকদ্ৰব্য সেৱনৰ ভয়াৱহতাৰ বিষয়ে সজাগ কৰা হৈছে। ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত কালি নিচামুক্ত ভাৰত অভিযানৰ অধীনত সজাগতা সমদল উলিওৱা হয়। ডিব্ৰুগড় নগৰ সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ পৰা চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উলিওৱা এই সমদল ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডঃ চৈকত পাত্ৰই শুভাৰম্ভ কৰে। সমদলত অংশগ্ৰহণ কৰাকাৰীসকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ মাদকদ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰে। যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত কালি জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানত মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। গোলাঘাট জিলাৰ বোকাখাটৰ পানবাৰী চি আৰ পি এফৰ শিবিৰত মঙলবাৰে নিশা সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে দুজন যুৱকক আটক কৰিছে। এই ঘটনাত ব্যৱহৃত মটৰ চাইকেলখন চিনাক্ত কৰি আৰক্ষীয়ে মটৰ চাইকেলৰ গৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ইপিনে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰাৰম্ভিক তদন্তত এই ঘটনাৰ সৈতে গড়ৰ চোৰাং চিকাৰী অথবা মাদক দ্ৰব্য সৰবৰাহকাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে পানবাৰীৰ চি আৰ পি এফৰ শিবিৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তই দলিয়াই থৈ যোৱা গ্ৰেনেড বিস্ফোৰণত অসম আৰক্ষীৰ তিনিজন জোৱান গুৰুতৰভাৱে আহত হয়। আহত জোৱানকেইগৰাকী বৰ্তমান বিপদমুক্ত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীৰ সত্ৰীয়া কেন্দ্ৰৰ উদ্যোগত মৰিগাঁৱত আজিৰে পৰা 29 জুনলৈ 50 অংকীয়া ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে। প্ৰতিদিনে সন্ধিয়া 6 বজাৰ পৰা ভাওনা পৰিৱেশন কৰা হ'ব। ভাওনা সমাৰোহৰ সৈতে সংগতি ৰাখি কাইলৈ আৰু পৰহিলৈ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে আলোচনা চক্ৰ আৰু বক্তৃতানুষ্ঠানৰ আয়োজন কৰিছে। সমাৰোহত কেলি গোপাল, অৰ্জুন ভঞ্জন, পন্নী প্ৰসাদ, সুৰধৰা, পাৰিজাত হৰণ আদি নাট মঞ্চস্থ কৰা হ'ব। ভিয়েটনামৰ ৱংটাউত অনুষ্ঠিত 17 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। ভাৰতে 5টা সোণ, 3টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদকেৰে মুঠ 10টা পদক লাভ কৰি 215 পইণ্টেৰে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত চীনে 151 পইণ্টেৰে দ্বিতীয় স্থান আৰু জাপানে 149 পইণ্টেৰে তৃতীয় স্থান দখল কৰে। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
দেশৰ মহাকাশ বিজ্ঞানৰ ইতিহাসত নতুন অধ্যায়ৰ সংযোজন ঘটাই ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই কালি মহাকাশ অভিমুখে ৰাওনা হয়। এক্সিয়ম 4 মহাকাশ অভিযানৰ অধীনত মহাকাশলৈ ৰাওনা হোৱা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ সৈতে আন 3গৰাকী মহাকাশচাৰীয়েও যাত্ৰা কৰিছে। এই বাতৰিটো আজি অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন, অসমীয়া খবৰ, নিয়মীয়া বাৰ্তাকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম ইতিহাস গঢ়ি মহাকাশত শুভাংশু শুক্লা, দি আছাম ট্ৰিবিউন কাকতৰ শিৰোনাম ইণ্ডিয়া ৰিটাৰ্ণছ টু হিউমেন স্পেচ ফ্লাইট আফটাৰ 41 ইয়াৰ্ছ, গুৱাহাটী নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি পুৱা সামৰণি পৰে। আজি পুৱা নিবৃত্তিৰ লগে লগে ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হয়। এই বাতৰিটো আমাৰ অসম, অসমীয়া প্ৰতিদিনকে ধৰি প্ৰায়কেইখন বাতৰি কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৈনিক উৎপাদন 2000 মেগাৱাটৰ বিপৰীতে মাত্ৰ 208 মেগাৱাট বিদ্যুতহে অসমক বিক্ৰী কৰিব বুলি প্ৰকল্পটোৰ কৰ্তৃপক্ষই জনাইছে। এই নিম্ন পৰিমাণৰ বিদ্যুতেৰে অসমৰ বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণত সমস্যাৰ সৃষ্টি হ'ব। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে বনাঞ্চল আৰু জলাশয়ৰ মাটিসমূহ বেদখলমুক্ত কৰাৰ বাবে চলোৱা অভিযান বন্ধ নকৰে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ এটা বাতৰিত দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰিত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননি দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ অধীনত 10ম শ্ৰেণীৰ পৰীক্ষা বছৰত 2বাৰকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। অম্বুবাচী মহাযোগৰ নিবৃত্তিৰ পাছত শক্তিপীঠ কামাখ্যা মন্দিৰৰ মূল দুৱাৰ আজি ভক্তৰ বাবে পুনৰ মুকলি। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ অফলামুখ নিমাতি ফেৰী সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু ভিয়েটনামত অনুষ্ঠিত 17 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা দলত চেম্পিয়নৰ খিতাপ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।